পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ 32,482 গৰাকী হিতাধিকাৰীক উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কলিয়াবৰ সমষ্টিত প্ৰায় 4,000 আম্মসহায়ক গোট গঠন কৰা হৈছে আৰু এনে আম্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আম্মসহায়ক গোটসমূহৰ মহিলাসকলে বিগত 12-13 বছৰে বেংকৰ পৰা প্ৰায় 12,000 কোটি টকা ঋণ লৈছে আৰু এই ঋণৰ ধন নিয়মীয়াকৈ ঘূৰাই দিয়া আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ 4,00,000 আম্মসহায়ক গোটৰ সৈতে জড়িত 40,00,000 মহিলাক সামাজিক আৰু ব্যক্তিগতভাৱে সহায় কৰি এখন আম্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰা হৈছে বুলিও ডঃ শৰ্মাই ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলা ভ্ৰমণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু স্থানীয় বিধায়ক মানৱ ডেকাৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 30 অক্টোবৰ বিয়লি জিলাখনত সুধাখণ্ড ডঃ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। ভ্ৰমণৰ অংশ হিচাপে তেওঁ 31 অক্টোবৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু নাৰ্ছিং কলেজৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই লগতে লখিমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰিব। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক কালি পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ইপিনে বিশিষ্ট সাহিত্যিক ডঃ ৰীতা চৌধুৰীয়ে কালি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চলি থকা তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াই গুৱাহাটীৰ উলুবাৰীৰ CID কাৰ্যালয়ত উপস্থিত হৈ SIT ওচৰত সাক্ষ্য প্ৰদান কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চলি থকা গোচৰত কালি চাংচাৰী আঞ্চলিক ৰঙালী বিহুৰ বিষয়ববীয়াসকলেও বিশেষ তদন্তকাৰী গোটৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। একেদৰে বাদ্যযন্ত্ৰী ছবিন দাসেও কালি SIT ওচৰত ভাষ্য প্ৰদান কৰে। নিশা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰহিলৈ মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ৰৈ ৰৈ বিনালে সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ৰৈ ৰৈ বিনালে ছবিখন জুবিন গাৰ্গৰ নহয়, এয়া অসমবাসীৰ সপোন। জুবিন গাৰ্গৰ সপোনক বাস্তৱায়িত কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিছো বুলি তেওঁ উল্লেখ কৰে।
জুবিনৰ সপোনটো যে আমি কঢ়িয়াই আগুৱাই নিব পাৰিছো, সেইটোৱে আমাৰ সুখৰ কথা। যেনেকে নহওক, আমি আমাৰ সামৰ্থ্যৰে আমি চেষ্টা কৰিছো জুবিনৰ সপোনটো সাকাৰ ৰূপ দিবলৈ, আৰু ইতিমধ্যে দেখিছে যে সকলোৱে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলো ৰৈ আছে অপেক্ষা। কবলৈ বেয়া লাগিলেও আমি হয়তো পৰ্দাত জুবিনক এনেদৰে খোজ কৰা, অভিনয় কৰা, গান গোৱা সকলোবোৰ আমি জুবিনৰ এখন এক ছবি, গতিকে সকলোৱে মৰমেৰে চাওক সেইটোৱে আশা কৰিছো। আৰু ধুনীয়া হৈছে ছবিখনৰ কাম, বৰ আগ্ৰহেৰে কৰিছিলে জুবিনে, খুব পেচনেটলি কৰিছে এইখন ছবি। আৰু ঘূৰি আহি পেলাই সকলো কাম নিজে সম্পূৰ্ণ কৰাৰ কথা আছিলে, কিন্তু সেইটো সম্ভৱ হৈ নুঠিল।
শিৱসাগৰৰ সামাজিক সাংস্কৃতিক সংগঠন প্ৰভাতী সংঘৰ উদ্যোগত কালি গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সদ্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সংঘৰ কৰ্মকৰ্তাসকলে জেঙনিকুটীয়া 2 আলিমাজ অঞ্চলত 100টা নাহৰৰ পুলি ৰোপণ কৰা হয়। সংঘৰ সদস্যসকলে ৰোপণ কৰা গছপুলিৰ সঠিক যতন দায়িত্ব লোৱাৰ লগতে অনাগত সময়ত এই কাৰ্যসূচী ব্যাপক ৰূপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। ঢকুৱাখানা সমজিলাৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ এখন বৈঠক কালি অনুষ্ঠিত হয়। বৈঠকত ব্যৱসায় পৰিচালনা কৰোতে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰাৰ লগতে অহা 1-10 নৱেম্বৰলৈ পালন কৰিবলগীয়া অন্ন সেৱা দিন আৰু ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ নতুন আঁচনি ৰূপায়ণ আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব। এই বৈঠকত ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলেৰ লগতে লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই উপস্থিত থাকে। শিৱসাগৰ জিলাৰ DC ইয়ালত কালি দিখৌ নদীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যুৱকজনক শিৱসাগৰৰ আমোলাপত্ৰী মুনীন দাস বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে। যোৱা শনিবাৰৰ পৰা যুৱকজন সন্ধানহীন হৈ আছিল। যুৱকজনৰ মটৰচাইকেল, মোবাইল ফোন আদি সেইদিনাই ঢুলীয়াপাৰত উদ্ধাৰ হৈছিল যদিও যুৱকজনৰ সন্ধান পোৱা হোৱা নাছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত।